প্রকাশিত বাক্য ১৮ অধ্যায়, বাবিল মহাবেশ্যাৰ বিনাশ। এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱীখন দীপ্তিময় হ'ল। তেওঁ বলৱন মাতেৰে ৰিঙিয়াই ক'লে, পৰিল পৰিল সেই বাবিল মহানগৰ, তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে। সকলো অহুচি আত্মাৰ কয়দখানা আৰু আটাই অহুচি আৰু ঘিনলগে চৰাই বাস কৰা ঠাই হ'ল, কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ'ল। আৰু পৃথিৱীৰ ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। তাইৰ বিৰাহিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰসকল ধনৱন্ত হ'ল। পাছত আনেক আকাশবাণীত এইদৰে কোৱা শুনিলোঁ, হে মোৰ লোকসকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা, যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। তাই যিদৰে দিলে তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া। যি পাণপাত্ৰত পেয় যুগুত কৰিলে, সেই পাণপাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা। তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল, তাই সিমান যাতনা আৰু সুখ দিয়া। কিন্তু তাই মনতে কয়, মই ৰাণী হৈ বহি আছোঁ, মই বিধৱা নহওঁ আৰু মই সুখৰ দিন কেতিয়াও নেদেখিম। সেইবাবে তাইৰ সকলো উৎপাত, মৃত্যুসুখ আৰু আকাল একেদিনাই উপস্থিত হ'ব। তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান। পৃথিৱীৰ যি ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পুৰা ৰুধোৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি সিয়া ভুকুৱাব। তাইৰ যাতনাৰ ভয়ত দূৰৈত থিয় হৈ এইদৰে ক'ব, হাই হাই বাবিল মহানগৰ, তুমি সন্তাপৰ পাত্ৰ, প্ৰক্ৰমী বাবিল নগৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ'ল। পৃথিৱীৰ সদাগৰসকলে তাইৰ কাৰণে ক্ৰান্দন আৰু শোক কৰিছে, কিয়নো তেওঁলোকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ ৰূপ বহুমূলীয়া মণি মুকুতা সন সূতাৰ মিহি কাপোৰ বেঙেনা বৰণীয়া কাপোৰ পাট কাপোৰ উজ্জ্বল ৰঙা বৰণীয়া কাপোৰ চন্দন আজি কাঠ হাতীদাঁতৰ আটাই পাত্ৰ আৰু বহুমূল্য কাঠৰ পিতলৰ লোহাৰ আৰু মৰমৰ শিলৰ সকলো পাত্ৰ ডালচেনি মছলা ধূপ সুগন্ধি তেল ধূনা এঠা দ্ৰাক্ষাৰস তেল মিহি আটাগুৰি ঘেঁহু ধান মেৰ ঘোঁৰা আৰু ৰথবন্দী মানুহ আৰু মানুহৰ প্ৰাণ এতিয়া কোনেও নিকিনে। তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ'ল, সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ'ল, সেইবোৰ কেতিয়াও পুনৰ নাপাবা। এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনবন্ত হৈ গ'ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দূৰৈত থিয় হৈ ক্ৰন্দন আৰু শোক কৰিব। তেওঁলোকে ক'ব, হাই হাই সেই মহানগৰৰ সন্তাপৰ পাত্ৰ, যি সোণ সূতাৰ মিহি কাপোৰ পিন্ধা বেঙেনা বৰণীয়া আৰু উজ্জ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ বহুমূলীয়া মণি আৰু মুকুতাৰে অলংকৃত হোৱা। এঘণ্টাৰ ভিতৰতে এই সকলো ধন সম্পত্তি ধ্বংস হ'ল। জাহাজৰ চাৰেংসকল, জাহাজেৰে ঠায়ে ঠায়ে অহা যোৱা কৰা লোকসকল আৰু নাৱিকসকলকে আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে, সেই সকলোৱে দূৰৈত থিয় হৈ থাকিল। তাইক পুৰা ধোৱা দেখি তেওঁলোকে ৰিঙিয়াই ক'লে, এই মহানগৰ তুল্য কোন নগৰ আছে? আৰু তেওঁলোকে নিজৰ মূৰত ধূলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক'লে, হাই হাই এই মহানগৰ সন্তাপৰ পাত্ৰ, য'ত সকলো জাহাজৰ গৰাকীসকল সাগৰত থাকি যি নগৰৰ ধন বাহুলতাৰ দ্বাৰাই ধনবন্ত হৈ গ'ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ'ল। হে স্বৰ্গ পবিত্ৰ লোক পাচনি আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুদবিচাৰ তাইৰ ওপৰত কৰিলে। পাছত এজন বলৱান দূতে এখন জাতৰ নিচিনাই এছটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক'লে, এইদৰে বাবিল মহানগৰক বলেৰে পেলোৱা হ'ব আৰু কেতিয়াও দেখা নাযাব। বীণা বজোৱা গায়ন বায়ন বাঁহী বাদক আৰু কালি বজোৱাসকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব, আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব। জাত ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব। চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব। দৰা আৰু কইনাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰসকল পৃথিৱীৰ ৰাজকুমাৰ আছিল আৰু তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ'ল। ভাৱবাদী আৰু পবিত্ৰ লোকসকলে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল।